Ea, ακαχουανή. বাতৰি পঢ়িছো মনজিৎ গগৈ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰী ডক্টৰ জিতেন্দ্ৰ সিঙে ভাৰতীয় ভাষাৰ সৈতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মণিপুৰত শেহতীয়াকৈ দুগৰাকী শিক্ষাৰ্থীৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত জন্ম আৰু মৃত্যুৰ ডিজিটীয় পঞ্জীয়ন এই বিষয় সন্দৰ্ভত আলোচনা আগবঢ়োৱা হ'ব। এছিয়া কাপ ক্ৰিকেটত আজি শ্ৰীলংকাৰ পালেকেলেত হ'বলগীয়া গ্ৰুপ এ মেটছত ভাৰত পাকিস্তানৰ মুখামুখি হ'ব আৰু চীনৰ হাংজুত চলি থকা 2023 বৰ্ষৰ এছিয়ান গেমছৰ অষ্টম দিনাৰ অন্তত ভাৰতে এতিয়ালৈকে 13টা সোণ, 21টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ মুঠ 53টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত আছে। ডক্টৰ জিতেন্দ্ৰ সিঙে ভাৰতীয় ভাষাৰ সৈতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা সংযোগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা প্ৰযুক্তি আৰু ভাৰতীয় ভাষা সন্মিলনত ডক্টৰ সিঙে কয় যে ইংৰাজী ভাষা নোকোৱাসকলক শিক্ষাৰ ক্ষেত্ৰত প্ৰায়ে পিছৰ শাৰীত ৰখা হয়। ব্ৰিটিছ যুগৰ শিক্ষানীতিয়ে ইংৰাজীক সফলতাৰ দুৱাৰ হিচাপে ৰাখিছিল বুলিও তেওঁ উল্লেখ কৰে। ডক্টৰ সিঙে এনে এটা ব্যৱহাৰিক সমাধানৰ আহ্বান জনায় যিটো কেৱল প্ৰচাৰতে সীমাবদ্ধ নাথাকি সঁচা অৰ্থত থলুৱা ভাষাৰ বিকাশৰ অৰ্থে ব্যৱহাৰ হয়। ভাষাৰ সম্পৰ্কীয় নীতিৰ পৰিৱৰ্তনে ছাত্ৰ ছাত্ৰীসকলক উন্নত জীৱিকা বাছনি কৰাত ভৱিষ্যতে সহায় কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে। থলুৱা ভেকচিন আৰু চন্দ্ৰযান অভিযানৰ জৰিয়তে স্বাস্থ্যসেৱা আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত ৰাষ্ট্ৰই অগ্ৰগতি লাভ কৰাকে প্ৰতিফলিত কৰে বুলি তেওঁ উল্লেখ কৰে। 2047 চনৰ ভিতৰত ভাৰতে যেতিয়া স্বাধীনতাৰ শতবৰ্ষ উদযাপন কৰিব তেতিয়া দেশে আজিৰ কঠোৰ পৰিশ্ৰমৰ ফল লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। মণিপুৰত শেহতীয়াকৈ দুগৰাকী শিক্ষাৰ্থীৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। মুখ্যমন্ত্ৰী এন বীৰেন সিঙে কালি এই কথা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা জুলাই মাহৰ পৰা সন্ধানহীন হৈ থকা ফিজান হেমজিত আৰু হিজান লেংথইনগাম্বি নামৰ দুগৰাকী শিক্ষাৰ্থী হত্যাকাণ্ডৰ আলোকচিত্ৰ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছিল। মুখ্যমন্ত্ৰীৰ সচিবালয়ত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কালি কয় যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থা চি বি আইৰ এটা বিশেষ দলে চাৰিওজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। মুখ্যমন্ত্ৰীয়ে জনসাধাৰণক কোনোধৰণৰ উৰা বাতৰিক প্ৰশ্ৰয় নিদিবলৈও আহ্বান জনাইছে। তেওঁ কয় যে দেশৰ বাহিৰৰ দুষ্কৃতিকাৰীৰ সহযোগত একাংশ লোকে ৰাজ্যখনত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। কেন্দ্ৰীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে কালি হাৰিয়ানাৰ গুৰগাঁও ৰেল ষ্টেচনত স্বচ্ছতাৰ বাবে শ্ৰমদান কৰে। তেওঁ ৰেল ষ্টেচনৰ চৌহদৰ লগতে ৰেল লাইনসমূহৰ স্বচ্ছতা অভিযানতো ভাগ লয়। অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে বন্দে ভাৰত এক্সপ্ৰেছৰ বাবে 14 মিনিটৰ বিশেষ স্বচ্ছতা কাৰ্যসূচী মুকলি কৰে। তেওঁ কয় যে ক্ষিপ্ৰতাৰে কৰা স্বচ্ছতাৰ অনুশীলনে বন্দে ভাৰত ৰেলৰ সময়ো যথেষ্ট ৰাহি কৰিব। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায় জনসাধাৰণক সেৱা আগবঢ়োৱাৰ নতুন নতুন উপায় অৱলম্বন কৰাৰ বাবে সকলোকে উৎসাহিত কৰি আহিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এছিয়ান গেমছৰ মহিলাৰ 1500 মিটাৰ শাখাত ৰূপৰ পদক লাভ কৰা হৰমিলন বেঞ্চক শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে খেলুৱৈগৰাকীয়ে নিজৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্যৰে উৎকৃষ্ট খেল প্ৰদৰ্শন কৰিছে। শ্ৰীমোদীয়ে পুৰুষৰ 1500 মিটাৰত ৰূপৰ পদক লাভ কৰা অজয় কুমাৰ সৰোজ আৰু ব্ৰঞ্জৰ পদক লাভ কৰা জেমছন জনছনক অভিনন্দন জ্ঞাপন কৰে। তেওঁ খেলুৱৈ দুগৰাকীয়ে আগলৈও সুন্দৰ প্ৰদৰ্শন আগবঢ়াব বুলিও আশা প্ৰকাশ কৰে। আনহাতে মহিলাৰ 800 মিটাৰ হেপ্তাথেলনত ব্ৰঞ্জৰ পদক দখল কৰা নন্দিনী আগাছাৰা আৰু এই প্ৰতিযোগিতাত ৰূপৰ পদক আজুৰি অনা লং জাম্পাৰ শ্ৰীশংকৰ মল্লিকো প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জ্ঞাপন কৰে। ডিছকাছ থ্ৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰা সীমা পুনিয়াৰ প্ৰদৰ্শনকো প্ৰধানমন্ত্ৰীয়ে প্ৰশংসা কৰে। তেওঁ কয় যে খেলুৱৈসকলৰ একাগ্ৰতা আৰু কঠোৰ পৰিশ্ৰমে দেশক গৌৰৱান্বিত কৰিছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী অনুৰাগ সিং ঠাকুৰে এছিয়ান গেমছত পুৰুষৰ 3000 মিটাৰ ষ্টিপলচেজ শাখাত দেশৰ হৈ প্ৰথমবাৰৰ বাবে সোণৰ পদক অৰ্জন কৰাৰ লগতে এই ক্ৰীড়া প্ৰতিযোগিতাত নিজৰ নামত অভিলেখ স্থাপন কৰাৰ বাবে অভিনাশ ছাবলেক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে খেলুৱৈগৰাকীয়ে একাগ্ৰতা আৰু দক্ষতাৰ ফলত এই কীৰ্তিমান স্থাপন কৰিবলৈ সমৰ্থ হৈছে। তেওঁ কয় যে খেলুৱৈগৰাকীৰ এই সাফল্য কঠোৰ পৰিশ্ৰমৰ উৎকৃষ্ট নিদৰ্শন। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত জন্ম আৰু মৃত্যুৰ ডিজিটীয় পঞ্জীয়ন এই বিষয় সন্দৰ্ভত আলোচনা আগবঢ়োৱা হ'ব। অনুষ্ঠানত দেশৰ মহাপঞ্জীয়ক সঞ্জীৱ কুমাৰ উপস্থিত থাকিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে পঞ্জীয়নৰ পদ্ধতি, প্ৰয়োজনীয় তথ্যপাতি, আবেদন কৰাৰ সময়সীমাৰ লগতে জন্ম আৰু মৃত্যুৰ ডিজিটীয় পঞ্জীয়নৰ লগত জড়িত বিভিন্ন সন্দৰ্ভত প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে 011-2371-7106 আৰু 011-2331-4444 এই নম্বৰত ডায়েল কৰি অনুষ্ঠানত ভাগ ল'ব পাৰিব। 92890-94044 এই হোৱাটছএপ নম্বৰতো শ্ৰোতাসকলে নিজৰ প্ৰশ্ন প্ৰেৰণ কৰিব পাৰিব। আকাশবাণীৰ FM গোল্ড চেনেল আৰু অতিৰিক্ত ফ্ৰিকুৱেঞ্চিসমূহতো এই অনুষ্ঠান পোনপটীয়াকৈ শুনিব পৰা যাব। আনহাতে আমাৰ ৱেবছাইট newsonair.gov.in আৰু ইউটিউব চেনেল newsonair অফিচিয়েলতো এই অনুষ্ঠান উপলব্ধ হ'ব। এছিয়া কাপ ক্ৰিকেটত আজি শ্ৰীলংকাৰ পালেকেলেত হ'বলগীয়া গ্ৰুপ এ মেটছত ভাৰত পাকিস্তানৰ মুখামুখি হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি 3 বজাৰ পৰা আৰম্ভ হ'ব। নেপালৰ লগতে ভাৰত আৰু পাকিস্তানক গ্ৰুপ এত স্থান দিয়া হৈছে। আনহাতে শ্ৰীলংকা, বাংলাদেশ আৰু আফগানিস্তানক গ্ৰুপ বিত স্থান দিয়া হৈছে। ইপিনে শ্ৰীলংকাৰ বতৰ বিজ্ঞান বিভাগে কেন্দিকে ধৰি দ্বীপটোৰ এক বৃহৎ অংশত বৰষুণৰ সম্ভাৱনা আছে বুলিও ৰেড এলাৰ্ট জাৰি কৰিছে। চীনৰ হাংজৌত চলি থকা 2023 বৰ্ষৰ এছিয়ান গেমছৰ অষ্টম দিনাৰ অন্তত ভাৰতে এতিয়ালৈকে 13টা সোণ, 21টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ মুঠ 53টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত আছে। বেডমিণ্টনত আয়োজক চীনৰ হাতত 3-2 ছেটত পৰাস্ত হৈ ভাৰতে ৰূপৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। স্বৰ্ণ পদকৰ বাবে হোৱা প্ৰতিযোগিতাখনত লক্ষ্য সেন আৰু স্বাত্বিক চাইৰাছ ৰেংকিৰেড্ডী আৰু চিৰাগ ছেট্টীয়ে ভাৰতক 2-0 অগ্ৰগতি প্ৰদান কৰিছিল। মহিলাৰ 100 মিটাৰ হাৰ্ডৰ ৰেচত এখন বিতৰ্কিত খেলৰ অন্তত জ্যোতি ইয়াৰ্জীয়ে ৰূপৰ পদক লাভ কৰে। লং জাম্পত ভাৰতৰ শ্ৰীশংকৰ মুৰালীয়ে ৰূপৰ পদক লাভ কৰে। মহিলাৰ 800 মিটাৰ হেপ্তাথলনত ভাৰতৰ নন্দিনী আগাৰাছাই ব্ৰঞ্জৰ পদক লাভ কৰে। ডিস্কাছ থ্ৰত সীমা পুনিয়ে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। এয়া পুনিয়াৰ বাবে এছিয়ান গেমছত 3য় ৰূপদক। মহিলাৰ 1500 মিটাৰ দৌৰত হাৰমিলান বেঞ্চে ৰূপৰ পদক লাভ কৰে। পুৰুষৰ 1500 মিটাৰ দৌৰত অজয় কুমাৰ সৰোজে ৰূপ আৰু জেনছন জনছনে ব্ৰঞ্জৰ পদক পাবলৈ সমৰ্থ হৈছে। পুৰুষৰ শ্বটপুটত ভাৰতৰ তেজিন্দৰ পাল সিং পৰে 20.36 মিটাৰ দলিয়াই স্বৰ্ণ পদক লাভ কৰে। ট্ৰেক আৰু ফিল্ড এথলেটিকছত ভাৰতে প্ৰথমটো সোণৰ পদক লাভ কৰাৰ বিপৰীতে অবিনাশ মুকুন্দ চেবেলে পুৰুষৰ 3000 মিটাৰ ষ্টিপলচেজত স্বৰ্ণ পদক লাভ কৰি দেশক গৌৰৱান্বিত কৰিছে। পুৰুষৰ শ্বুটিঙৰ ব্যক্তিগত ট্ৰেপত ভাৰতৰ শ্বুটাৰ কাইনান ডাৰিয়াছ সেনায়ে পদক লাভ কৰে। এক ৰোমাঞ্চকৰ খেলত সেনায়ে লেভেল হেডত থাকি 32 পইণ্টেৰে ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰ পূৰ্বে সেনায়ে জোৰাবৰ সিং সান্ধুৰী আৰু পেথিয়াছ তণ্ডাইমানৰ সৈতে পুৰুষৰ দলীয় ট্ৰেপত 361 পইণ্টেৰে স্বৰ্ণ পদক লাভ কৰে। মহিলাৰ ট্ৰেপ ইভেণ্টত ৰাজেশ্বৰী কুমাৰী, মনীষা কীৰ আৰু প্ৰীতি ৰজকে ভাৰতৰ হৈ ৰূপৰ পদক লাভ কৰে। ইয়াৰ লগে লগে ভাৰতৰ শ্বুটিং অভিযানৰ সামৰণি পৰে। শ্বুটিঙত ভাৰতে অভিলেখ সংখ্যক 22টা পদক লাভ কৰে, যিটো এছিয়ান গেমছত ভাৰতীয় শ্বুটাৰৰ সৰ্বাধিক পদক। মহিলাৰ ব্যক্তিগত গল্ফ ইভেণ্টত অদিতি অশোকে ৰূপৰ পদক লাভ কৰে। তেওঁৱেই এছিয়ান গেমছত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা গল্ফাৰ। অসমৰ অম্লান বৰগোহাঁয়ে পুৰুষৰ 200 মিটাৰত 3য় স্থান অধিকাৰ কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰে। ভাৰতীয় বক্সাৰ পাৰ্বিন হুদাই উজবেকিস্তানৰ চিতুৰা টৰ্ডিবেগভাক 5-0 ব্যৱধানত পৰাস্ত কৰি মহিলাৰ 57 কিলোগ্ৰাম শাখাত কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে। এই জৰিয়তে পাৰ্বিনক পদক লাভ কৰাৰ আশ্বাস দিয়াৰ বিপৰীতে ভাৰতে পেৰিছ 2024ৰ বাবে এই শাখাত অলিম্পিক কোটা নিশ্চিত কৰে। এছিয়ান গেমছৰ 9ম দিনটোক লৈ ভাৰত যথেষ্ট আগ্ৰহী। বিশেষকৈ এথলেটিকছত একাধিক প্ৰতিযোগিতাত ভাৰত চূড়ান্ত খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে ভাৰতীয় ভাষাৰ সৈতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাক সংলগ্ন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। মণিপুৰত শেহতীয়াকৈ 2গৰাকী শিক্ষাৰ্থীৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত 4জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। আকাশবাণীৰ দ্বিভাষিক লাইভ ফোন ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা 9:30 বজাত জন্ম আৰু মৃত্যুৰ ডিজিটীয় পঞ্জীয়ন এই বিষয় সন্দৰ্ভত আলোচনা আগবঢ়োৱা হ'ব। এছিয়া কাপ ক্ৰিকেটত আজি শ্ৰীলংকাৰ পালেকেলেত হ'বলগীয়া গ্ৰুপ এ মেটছত ভাৰত পাকিস্তানৰ মুখামুখি হ'ব আৰু হাংজৌত চলি থকা 2023 বৰ্ষৰ এছিয়ান গেমছৰ অষ্টম দিনাৰ অন্তত ভাৰতে এতিয়ালৈকে 13টা সোণ, 21টা ৰূপ আৰু 19টা ব্ৰঞ্জসহ মুঠ 53টা পদক লাভ কৰি পদক তালিকাৰ চতুৰ্থ স্থানত আছে। Thank you.